এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি গুৱাহাটীত চি আৰ পি এফৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ, অহা 14 মাৰ্চত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতে সমাগত নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস, ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন, বিশ্বনাথ জিলাৰ ৰেল যোগাযোগ ব্যৱস্থাত নতুন মাত্ৰা প্ৰদান কৰি ৰাজধানী এক্সপ্ৰেছ ৰেলৰ ষ্টপেজ মুকলি আৰু আই চি চি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8ৰ খেলসমূহ আজি আৰম্ভ। প্ৰথমখন খেলত পাকিস্তান আৰু নিউজিলেণ্ড মুখামুখি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বাহিনীটোৱে এইবাৰ প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত প্ৰতিষ্ঠা দিৱসৰ ৰাষ্ট্ৰীয় কুচকাৱাজৰ আয়োজন কৰিছে। সৰুসজাইত আজি দিনৰ 11 বজাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। শ্ৰীশ্বাহে আজি সোণাপুৰৰ কচুতলীত 10ম অসম আৰক্ষী বাহিনীৰ নতুন চাউনীৰ আধাৰশিলাও স্থাপন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা সন্দৰ্ভত চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কাছাৰ ভ্ৰমণ সামৰি কালি নিশা গুৱাহাটীত উপস্থিত হয়। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শ্ৰীশ্বাহক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি কাছাৰ জিলাত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি কৰে। এই কাৰ্যসূচীত সীমামূৰীয়া গাঁওসমূহৰ উন্নয়ন আৰু সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ বাবে বহনক্ষম কৰ্মসংস্থাপন সৃষ্টিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। বিগত 10 বছৰত অসমৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় 15 লাখ কোটি টকা আবণ্টন দিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীক উন্নত অসম গঢ়াৰ দিশত এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম উত্তৰ পূবৰ স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ খণ্ডকে ধৰি বিভিন্ন প্ৰকাৰৰ উদ্যোগসমূহে অসমক বিকশিত ৰাজ্য হিচাপে গঢ়ি তুলিব বুলি মন্তব্য কৰে।
বিশ্ব শৰ্মাৰ নেতৃত্ব মে আসাম পুৰে নৰ্থ ইষ্ট কা হেল্থ কা হব বন চুকা হে। আসাম কে অন্দৰ 27,000 কৰোড় কা सेमी कंडक्टर का प्लांट आया है। सिर्फ 27,000 करोड़ का प्लांट नहीं, ढेर सारी इंडस्ट्री आज आसाम आ रही है। देखते देखते हमारा आसाम विकसित राज्य बन जाएगा। आसाम के विकास के लिए एक ल्यूक्रेटिव इंडस्ट्रियल पॉलिसी भी लेकर हम आए। आने वाले दिनों में अपना आसाम विकसित राज्यों की श्रेणी में शामिल हो जाएगा और ये वाइब्रेंट विलेज 2 कार्यक्रम वो उसका महत्वपूर्ण अंग है।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অবৈধ অনুপ্ৰৱেশ অসমৰ বাবে এটা বৃহৎ সমস্যা বুলি উল্লেখ কৰি কয় যে বিজেপি চৰকাৰে বিগত 10 বছৰত অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে। অহা 14 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পাছতহে সমাগত নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনাইছে। কাছাৰ জিলাত কালি আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ধনৰাশি বিতৰণৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ বিধায়কসকলৰ কামৰ ওপৰত ভিত্তি কৰিহে টিকট দিয়া হ'ব বুলি উল্লেখ কৰে। ইপিনে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বিৰোধী ঐক্য গঠনক উৎকণ্ঠা আৰু অনিশ্চয়তাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। শাসকীয় বিজেপিৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাব পৰা প্ৰাৰ্থী বাছনিৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা স্ক্ৰীনিং কমিটীৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীয়ে কালি ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ 3গৰাকী কাৰ্যকৰী সভাপতিৰ সৈতে বাৰ্তালাপ কৰে। পৰৱৰ্তী সময়ত শ্ৰীমতী গান্ধীয়ে অসম কংগ্ৰেছ কমিটীৰ বিভিন্ন কমিটি আৰু শাখাৰ নেতৃত্বৰ লগতো মত বিনিময় কৰে। শ্ৰীমতী গান্ধীয়ে সকলোৰে মতামত গুৰুত্ব সহকাৰে গ্ৰহণ কৰি সকলোকে দলীয় সংগঠন শক্তিশালী কৰা আৰু ইয়াৰ বাবে গ্ৰহণ কৰিবলগীয়া পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত আলোকপাত কৰে। সমাগত নিৰ্বাচনত ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য কৰি তোলাৰ বাবে আজিৰে পৰা বিভিন্ন জিলাত EVM আৰু VVPATসমূহৰ অতিৰিক্ত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ'ব। পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ এই পৰীক্ষণ কৰা হ'ব। ইয়াৰ দ্বাৰা যন্ত্ৰসমূহৰ কাৰ্যক্ষমতা আৰু নিৰ্ভৰযোগ্যতা পৰীক্ষা কৰি নিৰ্বাচনত ব্যৱহাৰৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হ'ব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিয়োগ কৰা অভিযন্তাৰ দলে এই পৰীক্ষণ কৰিব। চিচিটিভি নিৰীক্ষণ আৰু লাইভ ৱেবকাষ্টিঙৰ মাজেৰে এই পৰীক্ষণ কৰা হ'ব। আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। ভাষিক আৰু সাংস্কৃতিক বৈশিষ্ট্যৰ লগতে মাতৃভাষাৰ মহত্ব প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ বাবে প্ৰতি বছৰে 21 ফেব্ৰুৱাৰী দিনটোত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰি অহা হৈছে। 1999 চনৰ 17 নৱেম্বৰত ইউনেস্কই প্ৰথমবাৰৰ বাবে এই দিৱসৰ ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এখন ঘোষণাপত্ৰৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই দিৱসৰ স্বীকৃতি প্ৰদান কৰা হয়। এইবেলি এই দিৱসৰ মূল বিষয় হৈছে ইউথ ভইচেছ অন মাল্টিলিংগুৱেল এডুকেশ্যন। আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাতৃভাষাৰ মহত্বৰ লগতে ইয়াৰ প্ৰসাৰ আৰু গুৰুত্ব সন্দৰ্ভত জ্যেষ্ঠ শিক্ষক, অভিনেতা তথা নাট্যকাৰ অসীম কৃষ্ণ বৰুৱাই এইদৰে কয়।
আজি 21 ফেব্ৰুৱাৰী আন্তৰ্জাতিক মাতৃভাষা দিৱস সকলোকে ওলগ জনাইছো আৰু এই দিৱসৰ তাৎপৰ্য, লক্ষ্য, উদ্দেশ্য বুলি কলে এইখিনি কথাই মনলৈ আহিছে এই মুহূৰ্তত, যে মাতৃভাষা মাধ্যমৰ প্ৰতি সজাগতা বৃদ্ধি, মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণ, তাৰ লগত মাতৃভাষাৰ সুৰক্ষাৰ প্ৰশ্নটো জড়িত হৈ আছে। আত্মবিশ্বাস, গৌৰৱ সহকাৰে মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণৰ বাবে নিজৰ ল'ৰা ছোৱালীক আগ্ৰহাই দিবলৈ অনুপ্ৰাণিত কৰা আজিৰ দিনটোৰ সেয়া যেন এক প্ৰতিজ্ঞাপন সংকল্প হওক। তাৰ সমান্তৰালভাৱে নিজৰ মাতৃভাষাত প্ৰকাশিত গ্ৰন্থ, আলোচনী, বাতৰি কাকতৰ নিয়মীয়া অধ্যয়নেৰে ভাষাটোৰ সমৃদ্ধিৰ বাবে এক ইতিবাচক পৰিৱেশ ৰচনা কৰা, সেয়া সকলোৱে চিন্তা কৰক, দায়িত্ব হিচাপে গ্ৰহণ কৰক। গতিকে আজিৰ দিনটোত, এই মাতৃভাষা দিৱসত আমি সেয়া সংকল্প গ্ৰহণ কৰিব পাৰো, গ্ৰহণ কৰা উচিত, সেইটো আমাৰ নৈতিক কৰ্তব্য, দায়িত্ব, যে আমি মাতৃভাষা হেৰাই যাব দিব নোৱাৰো, ইয়াৰ বিকাশ আৰু শ্ৰীবৃদ্ধিৰ বাবে আমি নিজৰ দায়িত্ব পালন কৰিম।
উল্লেখযোগ্য যে আজিৰ দিনটো বাংলাদেশৰ শ্বহীদ দিৱস হিচাপে পালন কৰা হয়, কিয়নো এই দিনটোতে 1952 চনত বাংলা ভাষাক পাকিস্তানৰ অন্যতম ৰাষ্ট্ৰভাষা কৰাৰ দাবীত আন্দোলনকাৰী ছাত্ৰৰ ওপৰত আক্ৰমণ কৰা হৈছিল আৰু কেইবাজনো ছাত্ৰ নিহত হৈছিল। এই ঘটনাৰ আলমত পৰৱৰ্তী সময়ত ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহু ভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰি অহা হৈছে। বিশ্বনাথ জিলাৰ ৰেল যোগাযোগ ব্যৱস্থাত নতুন মাত্ৰা প্ৰদান কৰি কালি ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ যোৱা ৰাজধানী এক্সপ্ৰেছৰ ৰেলৰ ষ্টপেজ মুকলি কৰা হয়। শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তই এই ষ্টপেজ ব্যৱস্থা মুকলি কৰে। তেওঁ কয় যে বিশ্বনাথ চাৰিআলিত ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ীৰ ষ্টপেজে জিলাখনৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ যাত্ৰীসকলৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব। বিশেষকৈ ইয়াৰ ফলত ছাত্ৰ ছাত্ৰী, ৰোগী আৰু ব্যৱসায়ীসকল বিশেষভাৱে উপকৃত হ'ব বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে এই ব্যৱস্থাৰ বাবে প্ৰধানমন্ত্ৰী তথা ৰেলমন্ত্ৰীক ধন্যবাদ জনায়।
সাংসদ হিচাপে যেতিয়া আমি সংসদত গৈছিলোঁ, বিশ্বনাথ জিলাৰ গোটেই দল সংগঠনৰ দাবী আছিলে ইয়াত ৰাজধানী এক্সপ্ৰেছ বা ডিব্ৰুগড় আমাৰ দিল্লীত যোৱা এখন ৰেল ল'ব লাগে, আৰু সেই দিনটো শুভ মুহূৰ্তটো আজি আহি পৰিছে। আমি ঐশ্বনী বৈষ্ণৱ ডাঙৰীয়া, মাননীয় মন্ত্ৰী ডাঙৰীয়াক আমি ব্যক্তিগত লগো কৰিছিলোঁ, তেখেতক আমি জনাইছিলোঁ, দাবী কৰিছিলোঁ, সংসদত আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ, আৰু সেই দিনটো আজি আহি পৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে আমাক বিচাৰিছিলে কোট কৰি ৰেল ল'বৰ কাৰণে। আমি মিটিং কৰিছিলোঁ ইয়াত পিয়াৰা মেম্বাৰ সকলৰ লগত লৈ, আৰু বিশ্বনাথ আজি ষ্টেচনত আমি দুখন ৰেল ৰখোৱাৰ ব্যৱস্থা হৈছে, ৰাজধানী এক্সপ্ৰেছ আৰু নাহৰলগন আনন্দ বিহাৰ এচি এক্সপ্ৰেছ, যাৰ কাৰণে ডাঙৰ এটা সমস্যা সমাধান হৈ গৈছে। আমি দিল্লীলৈ যাব পাৰিম বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ আমি ইয়াৰ পৰা যাব পাৰিম।
বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অসম বিধানসভাৰ শেহতীয়া বাজেট অধিৱেশনৰ সফলভাৱে সমাপ্ত হোৱা বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে বিগত 5টা বছৰত বিধানসভাৰ কাম কাজ নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছে। তামোলপুৰ জিলাত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অধ্যক্ষগৰাকীয়ে কয় যে সংসদীয় গণতন্ত্ৰত চৰকাৰ আৰু বিৰোধীৰ মাজত তৰ্ক বিতৰ্ক হলেও জনস্বাৰ্থত সদন চলি থকাটো অতি প্ৰয়োজন।
মই ধন্যবাদ জনাইছো যে সবে মোক অধ্যক্ষ হিচাপে গোটেই 5 বছৰটো ভালদৰে পৰিচালনা কৰিছে বুলি কৈছে আমাৰ বিধায়কসকলেও। তেওঁলোকৰ ভাষণত বিধানসভাতো কৈছে, তেতিয়া মনটো ভাল লাগে যে কমচে কম নিজে যিটো পদবী সম্ভালিছে, মানে এই ক্ষেত্ৰত যিমান পাৰো যি কৰিছো, যি সিদ্ধান্ত লৈছো, সেইবোৰ সিদ্ধান্ত প্ৰায় সঠিক সিদ্ধান্ত আছিলে। সেইটো এটা কনফিডেন্স বঢ়াই মই সকলো আমাৰ বিধায়কসকলক ধন্যবাদ জ্ঞাপন কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই ধন্যবাদ দি আছো, কাৰণ তেখেতৰ সহায় সহযোগিতা নহলে বিধানসভাত আজি যিটোৰ কাৰণে মোৰ নাম লৈ আছে সেইটো হ'ব নোৱাৰিলে হয়। গতিকে চৰকাৰৰ ভূমিকা মই মাত্ৰ অলপ নিজৰ দায়িত্বখিনি পালন কৰিছো। অপজিচনৰ লিডাৰৰ পৰা আৰম্ভ কৰি সকলো সদস্যই বহুত সহযোগ কৰিছে। 5 বছৰ তেনেকৈ সমাপন হ'ল, মই ঈশ্বৰক ধন্যবাদ জনাইছো। এই 5 বছৰত কোনো ব্যতিক্ৰম নোহোৱাকৈ মানে ধুনীয়াকৈ বিধানসভাখন সম্পূৰ্ণ কৰিব পাৰিলো।
শ্ৰী দৈমাৰীয়ে বিধানসভাৰ নতুন ডিজিটেল সংগ্ৰহালয় সন্দৰ্ভত কয় যে ইয়াত অসমৰ সম্পূৰ্ণ ইতিহাস সংৰক্ষণ কৰা হৈছে। এই সংগ্ৰহালয়ত মাত্ৰ এটা বুটাম টিপিলেই অসমৰ ইতিহাসৰ সকলো তথ্য ডিজিটেলি লাভ কৰিব পৰা ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ যশস্বী ভাস্কৰ্য শিল্পী, কলা নিৰ্দেশক, সংগীত নাটক একাডেমী তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত নুৰুদ্দিন আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ বৰজৰাৰ বৰজংবিলত আজি বিল পৰিচালনা সমিতিয়ে স্থানীয় ৰাইজৰ বাবে মৎস্য চিকাৰৰ ব্যৱস্থা কৰিছে। ৰাভা জনগোষ্ঠী অধ্যুষিত লোকসকলৰ মৎস্য চিকাৰ এটা অন্যতম পৰম্পৰা। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে বিল পৰিচালনা সমিতিয়ে যোৱা 9 বছৰে মৎস্য চিকাৰৰ আয়োজন কৰি আহিছে। আজি পুৱাৰে পৰা বিলৰ পাৰলৈ সমূহীয়া মাছ ধৰা পৰ্বত অংশগ্ৰহণৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা লোকৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও অনেক লোকৰ আগমন ঘটিছে। আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইটৰ খেলসমূহ আজি আৰম্ভ হ'ব। ছুপাৰ এইটৰ প্ৰথমখন খেলত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত পাকিস্তান আৰু নিউজিলেণ্ড মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰত কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ছুপাৰ এইটৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছুপাৰ এইটৰ গ্ৰুপ ওৱানত ভাৰত, জিম্বাবৱে, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকা থকাৰ বিপৰীতে গ্ৰুপ টুত পাকিস্তান, শ্ৰীলংকা, ইংলেণ্ড আৰু নিউজিলেণ্ড আছে। যোৱা নিশা শ্ৰীলংকাৰ পাল্লেকেলে ষ্টেডিয়ামত অনুষ্ঠিত লীগ পৰ্যায়ৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াই অমানক 9 উইকেটত পৰাস্ত কৰে। দুয়োটা দল ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। টি টুৱেণ্টি বিশ্বকাপৰ ছেমি ফাইনেল খেলসমূহ অহা 4 আৰু 5 মাৰ্চত অনুষ্ঠিত হ'ব। অহা 8 মাৰ্চত ফাইনেল খেল অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া শুনক সঞ্জীৱনী পাঠকৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম বিস্তাৰ বাতৰিৰ শিৰোনাম।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীৰ সৰু সজাইত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই বাতৰিটো অসমীয়া প্ৰতিদিন, আমাৰ অসম, নিয়মীয়া বাৰ্তাকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 14 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ অসমলৈ আহি শিলচৰৰ 5 গ্ৰামৰ পৰা মেঘালয়ৰ বৰাপানী হৈ গুৱাহাটীলৈ প্ৰস্তাৱিত হাইস্পীড কৰিডৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শিলচৰ চহৰত নিৰ্মাণ কৰা এখন উৰণ সেতু উদ্বোধন কৰিব। এই বাতৰিটোক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। গৃহমন্ত্ৰী অমিত শ্বাহে কালি কাছাৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী নাতানপুৰত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায় আনুষ্ঠানিকভাৱে মুকলি কৰা বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে ফটোসহ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা সাংসদ প্ৰিয়ংকা গান্ধীয়ে কালি সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা বাতৰিটো দৈনিক অগ্ৰদূত, আমাৰ অসম আৰু অসমীয়া খবৰ কাকতে ফটোসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিভিন্ন দেশৰ বিৰুদ্ধে আৰোপ কৰা শুল্ক অবৈধ বুলি ঘোষণা কৰা বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ সঞ্জীৱনী। কামৰূপ জিলাৰ আমিনগাঁৱৰ নেশ্যনেল ল ইউনিভাৰ্চিটি আৰু জুডিচিয়েল একাডেমীত কালি শিশু সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কীয় এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন অভিযানৰ সৈতে সংগতি ৰাখি ব্ৰিটিছ এছিয়ান ট্ৰাষ্ট আৰু এটা বেচৰকাৰী সংস্থাৰ যৌথ সহযোগত এই আলোচনা চক্ৰখন অনুষ্ঠিত হয়। আলোচনাত একাডেমীখনৰ উপাচাৰ্য কে ভি এছ শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ কয় যে চৰকাৰ, শিক্ষা জগত আৰু নাগৰিক সমাজৰ বিভিন্ন সংগঠনৰ মাজত সমন্বিত আৰু সমষ্টিগত পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিশুৰ সামগ্ৰিক কল্যাণ সুনিশ্চিত কৰাৰ প্ৰয়োজনীয়তা আছে। শিশুৰ সুৰক্ষা আৰু নিৰাপত্তাক প্ৰধান বিষয় হিচাপে লোৱা আলোচনা চক্ৰখনত অসমৰ বিভিন্ন জিলাৰ আৰু বিভিন্ন ক্ষেত্ৰৰ 16টা নাগৰিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীত তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি গুৱাহাটীত চি আৰ পি এফৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ। আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস, ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। বিশ্বনাথ জিলাৰ ৰেল যোগাযোগ ব্যৱস্থাত নতুন মাত্ৰা প্ৰদান কৰি ৰাজধানী এক্সপ্ৰেছ ৰেলৰ ষ্টপেজ মুকলি। আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইটৰ খেলসমূহ আজি আৰম্ভ। প্ৰথমখন খেলত পাকিস্তান আৰু নিউজিলেণ্ড মুখামুখি। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 11 বজাত শুনিবলৈ পাব।